এয়া আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই ঋতুপৰ্ণা বৰা। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, ষোড়শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ কাৰ্যসূচী এদিনলৈ বৃদ্ধি, ৰাজ্যৰ বিভিন্ন স্থানত আজি ছানডেজ অৱ চাইকেল শীৰ্ষক কাৰ্যসূচী উদযাপন, কামৰূপ জিলাৰ পলাশবাৰী থানাৰ অন্তৰ্গত বজাৰাপাৰাত পথ দুৰ্ঘটনাত 4 লোক নিহত আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজিৰ প্ৰথমখন খেলত ৰাজস্থান ৰয়েলছ মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ। এতিয়া শুনক বিতং বাতৰি। ষোড়শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ কাৰ্যসূচী এদিনলৈ বৃদ্ধি কৰা হৈছে। পূৰ্বৰ নিৰ্ধাৰিত সূচী অনুসৰি বিধানসভাৰ অধিৱেশন 21-26 মে'লৈ অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও এতিয়া 27 মে'ত অন্ত পৰিব। বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসৰ অধ্যক্ষতাত অনুষ্ঠিত কাৰ্য উপদেষ্টা সমিতিৰ বৈঠকত শাসক বিৰোধী উভয় পক্ষৰ বিধায়কৰ উপস্থিতিত সদনৰ কাম কাজ এদিনলৈ বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সদনত কাইলৈ ৰাজ্যপালৰ ভাষণৰ প্ৰতি ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত আলোচনা হ'ব আৰু মুখ্যমন্ত্ৰীয়ে ইয়াৰ উত্তৰ দিব। চৰকাৰে 26 মে'ত উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় বিধেয়ক উত্থাপন কৰিব আৰু বিধেয়কখন সন্দৰ্ভত আলোচনা চলিব। দেশৰ আন বিভিন্ন স্থানৰ লগতে অসমতো আজি ছানডেজ অৱ চাইকেল শীৰ্ষক কাৰ্যসূচী উদযাপন কৰা হয়। ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান IIT গুৱাহাটীত আজি স্পৰ্টছ অথৰিটি অৱ ইণ্ডিয়াৰ উদ্যোগত এই কাৰ্যসূচী ৰূপায়ণ কৰা হয়। 2030 বৰ্ষত দেশত হ'বলগীয়া কমনৱেলথ গেমছৰ সৈতে সংগতি ৰাখি সজাগতামূলক চাইকেল সমদল উলিওৱা হয়। উল্লেখযোগ্য যে IIT গুৱাহাটীৰ পৰা উলিওৱা আজিৰ এই কাৰ্যসূচীত 350 গৰাকী চাইক্লিষ্টে অংশগ্ৰহণ কৰে। আনহাতে অসম মেঘালয় সীমান্তৱৰ্তী হেলিডেগঞ্জতো আজি ফিট ইণ্ডিয়া ৱৰ্ল্ড চাইকেল ডে আৰু স্বচ্ছ ভাৰত স্বাস্থ্য ভাৰত শীৰ্ষক সজাগতা কাৰ্যসূচী ৰূপায়ণ কৰা হয়। 183 নম্বৰ BSF বেটেলিয়নৰ উদ্যোগত হেলিডেগঞ্জ BSF কেম্পৰ পৰা এই উপলক্ষে উলিওৱা চাইকেল সমদলত বহুসংখ্যক BSF জোৱানে অংশগ্ৰহণ কৰে। হেলিডেগঞ্জ বজাৰ সংলগ্ন বিভিন্ন পথ অতিক্ৰম কৰা এই সমদলৰ জৰিয়তে স্বাস্থ্য সচেতনতা, শাৰীৰিক সক্ষমতা বৃদ্ধি আৰু পৰিৱেশৰ সুৰক্ষাৰ ক্ষেত্ৰত চাইকেল ব্যৱহাৰৰ গুৰুত্বৰ সন্দৰ্ভত জনসাধাৰণক সজাগ কৰাৰ চেষ্টা কৰা হয়। ইয়াৰ পাছতে স্বচ্ছ ভাৰত স্বাস্থ্য ভাৰত শীৰ্ষক সজাগতা পদযাত্ৰা উলিওৱা হয়। এই কাৰ্যসূচীত BSFৰ মহিলা জোৱানসকলেও অংশগ্ৰহণ কৰে। কামৰূপ জিলাৰ পলাশবাৰী থানাৰ অন্তৰ্গত বজাৰাপাৰাত পথ দুৰ্ঘটনাত 4 লোক নিহত হয়। মিৰ্জা পলাশবাৰী সংযোগী পথত এই দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাস্থলীত 3 যুৱকৰ মৃত্যু হোৱাৰ লগতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত 1 যুৱকৰ মৃত্যু হয়। মৃত্যু হোৱা যুৱককেইজনৰ ভিতৰত মাজিৰগাঁৱৰ বৰুৱাপাৰাৰ জ্যোতি কলিতা, ৰঙামাটি দোকানীপাৰাৰ নিখিল দাস, অৰ্ণৱ বৰ্মন আৰু 1 যুৱকৰ পৰিচয় বৰ্তমানলৈকে জানিব পৰা হোৱা নাই। আনহাতে আহত দীপাংকৰ কলিতা নামৰ 1 যুৱক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে। বজালী জিলাৰ পাটাচাৰকুচি শাখা সাহিত্য সভাৰ বিশেষ বাৰ্ষিক অধিৱেশনখন আজি দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয়। এই উপলক্ষে পুৱা শাখা সাহিত্য সভাৰ কাৰ্যালয়ৰ বাকৰিত সভাপতি হৰ্ষমোহন শৰ্মাই পতাকা উত্তোলন কৰে। উপসভাপতি অপূৰ্ব কুমাৰ শৰ্মাই স্মৃতি তৰ্পণ কাৰ্যসূচী মুকলি কৰাৰ পাছতেই অসম সাহিত্য সভাৰ স্থায়ী বিত্তীয় নিধিৰ আহ্বায়ক গোবিন্দ কলিতাই কেন্দ্ৰীয় সমিতিৰ পৰ্যবেক্ষক হিচাপে উপস্থিত থাকি সাহিত্য সভাৰ সাংগঠনিক দিশ সম্পৰ্কে বক্তব্য আগবঢ়ায়। পাটাচাৰকুচি উন্নয়ন সমিতিৰ উদ্যোগত আজি পাটাচাৰকুচি শিৱ দুৰ্গাধামত এখন সম্বৰ্ধনা সভা অনুষ্ঠিত হয়। এই সভাত অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাস, বজালী বিধানসভা সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ ৰয়ৰ লগতে কেইবাগৰাকীও কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়। এই সভাত পাটাচাৰকুচিৰ শিৱধাম পৰিচালনা সমিতি, পাটাচাৰকুচি পৌৰসভা, প্ৰাগজ্যোতি ক্লাব, পাটাচাৰকুচি প্ৰেছ ক্লাব, গণেশ মন্দিৰ পৰিচালনা সমিতি, পাটাচাৰকুচি ৰঙালী বিহু উদযাপন সমিতি, পাটাচাৰকুচি চেম্বাৰ অৱ কমাৰ্চৰ লগতে কেইবাটাও সংগঠনৰ সদস্য উপস্থিত থাকে আৰু সম্বৰ্ধনা জ্ঞাপন কৰে। অসম সাহিত্য সভাৰ মুক্ত শিক্ষা সংসদৰ জালা কেন্দ্ৰৰ উদ্যোগত তথা বাক্সা জিলা সাহিত্য সভা আৰু জালা শাখা সাহিত্য সভাৰ সহযোগত অসম সাহিত্য সভাৰ জালা আঞ্চলিক কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত আজি এখন শৈক্ষিক অভিৱৰ্তন অনুষ্ঠিত হয়। ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক উত্তৰণৰ বাবে অনুষ্ঠিত এই অভিৱৰ্তনখন বিধায়ক থানেশ্বৰ বসুমতাৰীয়ে উদ্বোধন কৰে। অসম সাহিত্য সভাৰ সভাপতি ডঃ বসন্ত কুমাৰ গোস্বামী অভিৱৰ্তনখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে। অনুষ্ঠানত মুক্ত শিক্ষা সংসদৰ জালাহ কেন্দ্ৰৰ শিক্ষক শিক্ষয়িত্ৰী আৰু এই পাঠ্যক্ৰম প্ৰচলনত সহযোগিতা আগবঢ়োৱা 8 গৰাকী ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানৰ আৰম্ভণিতে বিশ্ববৰেণ্য শিল্পী ডঃ ভূপেন হাজৰিকা আৰু শিল্পী জুবিন গাৰ্গৰ স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। মুখ্যমন্ত্রী ডক্টৰ হিমন্ত বিশ্ব শর্মায় আজি নতুন দিল্লীত উচ্চ পদস্থ বিষয়াসকলৰ সৈতে ৰাজ্যত চলি থকা কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্প সন্দৰ্ভত পৰ্যালোচনা কৰে। এই প্ৰকল্পসমূহ সম্পূৰ্ণ হলে অসমৰ আন্তঃগাঁথনি, জনসেৱা আৰু সামগ্ৰিক বিকাশৰ ক্ষেত্ৰত অসমে নতুন গতিৰে বিকাশ লাভ কৰিব বুলিও তেওঁ উল্লেখ কৰে। ইয়াৰ পূৰ্বে পুৱা দিল্লীৰ এছ পি মাৰ্গত নিৰ্মীয়মান অসম ভৱনৰ নিৰ্মাণ কাৰ্যও পৰিদৰ্শন কৰে। ডক্টৰ শৰ্মাই অসম ভৱনৰ কামৰ অগ্ৰগতিৰ খতিয়ান লোৱাৰ লগতে গুণগত মান বৰ্তাই নিৰ্ধাৰিত সময়ত কামখিনি সম্পূৰ্ণ কৰিবলৈ কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে। ধেমাজি জিলাৰ জোনাই প্ৰস্তাৱিত পবা প্ৰস্তাৱিত অভয়াৰণ্যত বন বিভাগে বাঘৰ খোজ প্ৰত্যক্ষ কৰি বনাঞ্চলখনত বাঘৰ উপস্থিতি নিশ্চিত কৰিছে। শেহতীয়াকৈ অভয়াৰণ্যখনৰ বিভিন্ন স্থানত বাঘৰ খোজ প্ৰত্যক্ষ কৰি বনাঞ্চলখনত স্থানীয় ৰাইজৰ লগতে বন কৰ্মীসকলে কেইবাটাও বাঘৰ উপস্থিতি সন্দেহ কৰিছে। উল্লেখযোগ্য যে অভয়াৰণ্যখনত 3 মাইল বিটখণ্ডত বনৰক্ষী তহলদাৰী দলে বাঘৰ খোজ প্ৰত্যক্ষ কৰাৰ পৰিপ্ৰেক্ষিতত জোনাই বন বিভাগে স্থানীয় ৰাইজ আৰু পৰ্যটকসকলক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে। অসম হাস্য ব্যংগ সাহিত্য সন্মিলনৰ সৌজন্যত আৰু ভাকুটকুট প্ৰকাশন গোষ্ঠীৰ উদ্যোগত হাস্য ব্যংগ বাৰ্তালোচনী ভাকুটকুটৰ 33 সংখ্যক প্ৰতিষ্ঠা দিৱস আজি ধেমাজিত অনুষ্ঠিত হয়। প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি পতাকা উত্তোলন আৰু স্মৃতি তৰ্পণৰ লগতে অসম হাস্য ব্যংগ সাহিত্য মঞ্চৰ ভৱিষ্যৎ পৰিকল্পনা সম্পৰ্কে আলোচনা চক্ৰও অনুষ্ঠিত হয়। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অসম, মেঘালয়, ছিকিম আৰু পশ্চিমবংগৰ হিমালয়ৰ পাদদেশৰ অঞ্চল বিশেষে আজি ধাৰাষাৰ বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে। বিভাগটোৱে লগতে দিল্লী, হাৰিয়ানা, চণ্ডীগড়, পূব উত্তৰ প্ৰদেশ, পূব মধ্যপ্ৰদেশ আৰু বিদৰ্ভ অঞ্চলত আজি গ্ৰীষ্ম প্ৰবাহৰ প্ৰকোপ অব্যাহত থাকিব পাৰে বুলি আশংকা প্ৰকাশ কৰিছে। বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰা মতে উত্তৰ পশ্চিম, মধ্য আৰু পূব ভাৰতৰ ঠাই বিশেষে পৰৱৰ্তী 6-7 দিনলৈ গ্ৰীষ্ম প্ৰবাহৰ প্ৰকোপ অব্যাহত থাকিব পাৰে। গুৱাহাটী উচ্চ ন্যায়ালয়ে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰৰ অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ কাইলৈ পৰৱৰ্তী শুনানি গ্ৰহণ কৰিব। ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠত অনুষ্ঠিত শুনানিত শুকুৰবাৰে জ্যেষ্ঠ অধিবক্তা প্ৰাণ বৰাই অভিযুক্ত শ্যামকানু মহন্তৰ জামিনৰ সপক্ষে যুক্তি প্ৰদৰ্শনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰে। কাইলৈ হ'বলগীয়া শুনানিত অসম চৰকাৰৰ হৈ মহাধিবক্তা দেৱজিৎ শইকীয়া আৰু জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিশেষ লোক অধিবক্তা জিয়াউল কামাৰে অভিযুক্ত শ্যামকানু মহন্তৰ জামিনৰ বিপক্ষে যুক্তি দৰ্শাব। মটক ৰাজ্যৰ প্ৰতিষ্ঠাতা স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ স্মৃতি দিৱস উপলক্ষে আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শ্ৰদ্ধা নিবেদন কৰিছে। এটা বাৰ্তাত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই মটক জনগোষ্ঠীৰ অন্যতম শ্ৰেষ্ঠ ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ স্বদেশপ্ৰেম, অসাধাৰণ বীৰত্ব আৰু দূৰদৰ্শী নেতৃত্বৰ আদৰ্শৰে তৰুণ প্ৰজন্ম আগবাঢ়ি যাব বুলি আশা প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 31 মে'ত আকাশবাণীযোগে প্ৰচাৰ হ'বলগীয়া নিয়মীয়া মন কী বাত অনুষ্ঠানত দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মত বিনিময় কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 134 সংখ্যক খণ্ড। জনসাধাৰণে এই অনুষ্ঠানৰ বাবে টোল ফ্ৰী নম্বৰ 1800-11-7800 ফোন কৰি তেওঁলোকৰ মনৰ ভাৱ প্ৰকাশ কৰাৰ লগতে পৰামৰ্শ দিব পাৰিব। তেওঁলোকে নৰেন্দ্ৰ মোদী এপ অথবা মাই গভ মুক্ত মঞ্চৰ জৰিয়তেও দিহা পৰামৰ্শ আগবঢ়াব পাৰিব। নাগৰিকসকলে 1922 মিছ কল দিলে পোৱা SMSত উল্লেখ থকা লিংকত ক্লিক কৰিও প্ৰধানমন্ত্ৰীলৈ প্ৰত্যক্ষভাৱে দিহা পৰামৰ্শ দিব পাৰিব। মন কী বাতৰ এই খণ্ডৰ বাবে 29 মে'লৈকে মতামত আৰু দিহা পৰামৰ্শ আগবঢ়াব পৰা যাব। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি মুম্বাইৰ ৱাংখেৰে ষ্টেডিয়ামত অনুষ্ঠিত প্ৰথমখন খেলত ৰাজস্থান ৰয়েলছ মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি ৰাজস্থান ৰয়েলছে 17 অভাৰ আৰু 4টা বলত 7টা উইকেট হেৰুৱাই 174 ৰান সংগ্ৰহ কৰিছে। ইপিনে সন্ধিয়া 7:30 বজাত হ'বলগীয়া দ্বিতীয়খন খেলত কলকাতাৰ ইডেন গাৰ্ডেন্ছত দিল্লী কেপিটেলছ কলকাতা নাইট ৰাইডাৰ্ছৰ সন্মুখীন হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটামান পুনৰ এবাৰ। 16 অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ কাৰ্যসূচী এদিনলৈ বৃদ্ধি। ৰাজ্যৰ বিভিন্ন স্থানত আজি ছানডেজ অব চাইকেল শীৰ্ষক কাৰ্যসূচী উদযাপন। কামৰূপ জিলাৰ পলাশবাৰী থানাৰ অন্তৰ্গত বজাৰাপাৰাত পথ দুৰ্ঘটনাত 4জন লোক নিহত। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজিৰ প্ৰথমখন খেলত ৰাজস্থান ৰয়েলছ মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ। আমাৰ এতিয়াৰ বাতৰিৰ ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন সন্ধিয়া 6 বজাত শুনিবলৈ পাব।